ಮಾಡಲಾಗಿತ್ತು. ಆದರೆ ಸಂಘಟನೆ ಸುಭಾಷಣ್ಣ ಸಹೋದರಿ ಅಲ್ಲಾಹುಪಾಸ್ಕೆ ಋತುಪೂರ್ಣಗೌಡ এটা প্রধান বিতর্কের মুখ্যমন্ত্রী হিমন্তের সহায় আজ আনুষ্ঠানিকভাবে অমৃত বৃক্ষ আন্দোলন 2.01 মুকলি এই কার্যসূচীর জড়িয়ে 3 কোটি গছপুলি রোপণের লক্ষ্য নির্ধারণ চলিত বছরের সেপ্টেম্বরে রাজ্যের 5টা সমষ্টির উপ নির্বাচন হওয়ার সম্ভাবনা আছে বলে রাজ্যের মুখ্য নির্বাচনী বিষয়া অনুরাগ গোয়েলের প্রকাশ। চিৰাং জিলাৰ চিপিয়া কাছিকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিদ্যালয় মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ মুকলি আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলত ইউ এ এৰ বিৰুদ্ধে নেপালৰ 6 উইকেটত জয়লাভ। আনখন খেলত ভাৰত আৰু পাকিস্তান মুখামুখি। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় আজ আনুষ্ঠানিকভাবে অমৃত বৃক্ষ আন্দোলন 2.01 মুকলি করে। উল্লেখযোগ্য যে অমৃত বৃক্ষ আন্দোলনের প্রথম সংস্করণের সফলতার পাছত অহা 1 আগস্টৰ পৰা 10 আগস্টলৈ অমৃত বৃক্ষ 2.0ৰ জৰিয়তে সমগ্র রাজ্যতে 3 কোটি গছপুলি রোপণের লক্ষ্য নির্ধারণ করা হৈছে। এই পদক্ষেপের জৰিয়তে রাজ্য চৰকাৰে নিজৰ নার্সাৰীৰ পৰা 4 কোটিৰো অধিক গছপুলি ব্যৱহাৰ কৰিব, যাৰ ভিতৰত 3 কোটি গছপুলি রোপণের বাবে আৰু 1 কোটি গছপুলি প্রতিস্থাপনের বাবে সংরক্ষিত রখা হব বুলি গছপুলি বিতৰণৰ সুবিধাৰ বাবে সমগ্ৰ ৰাজ্যতে 4,000 বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। তদুপৰি চৰকাৰে সমাগত বছৰবোৰত 10 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চলিত বছৰৰ ছেপ্টেম্বৰ মাহত ৰাজ্যৰ 5টা সমষ্টিত উপ নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে। আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কয় যে বৰ্তমানৰ অসম বিধানসভা 2021 চন অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগেয়ে গঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে বাহাল থকা বিধানসভা সমষ্টিসমূহতে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। তেওঁ লগতে কয় যে এই উপ নিৰ্বাচনত 2023 চনৰ পৰা নতুনকৈ নিৰ্ধাৰণ হোৱা বিধানসভাৰ সমষ্টিসমূহৰ সীমা প্ৰযোজ্য নহ'ব। সেয়ে এই 5টা সমষ্টিৰ বাবে 2021 চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ নিৰ্বাচনৰ সময়লৈকে নৱীকৰণ কৰি ব্যৱহাৰ কৰা হ'ব। উল্লেখযোগ্য যে চলিত বছৰত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ৰাজ্যৰ ঢলাই, চিডলি, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিৰ বিধায়কসকল সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এই সমষ্টিকেইটাৰ আসনকেইখন খালী হৈ গ'ল। সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে জনোৱাৰ মতে খচৰা ভোটাৰ তালিকাসমূহ 30 জুলাই প্ৰকাশ কৰা হ'ব। এই সম্পৰ্কত কিবা দাবী আপত্তি থাকিলে সেয়া দাখিল কৰাৰ সময় 30 জুলাইৰ পৰা 10 আগষ্টলৈ ধাৰ্য কৰা হৈছে। আনহাতে চূড়ান্ত ভোটাৰ তালিকা 20 আগষ্টত প্ৰকাশ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ দুৰ্ঘটনাগ্ৰস্ত ডিব্ৰুগড় অভিমুখী চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছত থকা তিনিচুকীয়া জিলাৰ যাত্ৰীসকল কাইলৈ তিনিচুকীয়াত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। সেই অনুসৰি তিনিচুকীয়া ৰেল ষ্টেচনত ৰেল বিভাগে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। ৰেল বিভাগে মুকলি কৰা নম্বৰকেইটা হৈছে 9975555959, 9975555984, 9435747472 আৰু 7086055881। ৰেল বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি কালি বিয়লি ৰেলখনৰ 21টা ডবা ৰেলপথৰ পৰা বাগৰি পৰিছিল আৰু 30 জন লোক আহত হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত নিহত লোকৰ সংখ্যা 4লৈ বৃদ্ধি হল। লক্ষ্ণৌ গুৱাহাটী মূল ৰেলপথেৰে ৰেল চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে মেৰামতিৰ কাম পূৰ্ণগতিত চলি আছে। ৰেলপথছোৱাৰে চলাচল কৰা কেইবাখনো ৰেল যাত্ৰাপথ সলনি কৰা হৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলাৰ মাকুম পৌৰসভাৰ প্ৰধান সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণৰ পূৰ্বে পৌৰসভাৰ কাৰ্যবাহী বিষয়া ৰত্ন গগৈয়ে শ্ৰীসোণোৱালক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত সভানেত্ৰী বিকাশা বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক সুৰেণ ফুকন, হাউচিং বৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই আদি উপস্থিত আছিল। ইফালতে ডিগবৈ পৌৰসভাৰো প্ৰধান সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চহৰখনক আধুনিক ৰূপত গঢ় দিয়াৰ বাবে কাম কৰি যাব লাগিব বুলি উল্লেখ কৰে। তেওঁ প্ৰধানমন্ত্ৰী স্বনিয়োজন আঁচনিৰ বাবে নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ডিগবৈ পৌৰসভাই দেশৰ ভিতৰতে স্থান লাভ কৰিবলৈ সমৰ্থ হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়া জিলা ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকী তিনিচুকীয়াৰ গেলাপুখুৰী বাইপাছত থকা কনভেনশ্যন চেণ্টাৰত উপস্থিত হৈ তাৰ পাছতে মাৰ্ঘেৰিটা ভ্ৰমণ কৰে। ডিগবৈ আৰু মাকুম ভ্ৰমণ কৰাৰ পাছত শ্ৰীসোণোৱালে খেলো ইণ্ডিয়াৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিচুকীয়াৰ টি ডি এৰ সাংস্কৃতিক প্ৰকল্পত উপস্থিত হয়। সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে চৰকাৰে পৰহিলৈ এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব। বাজেট অধিৱেশন 22 জুলাইৰ পৰা 12 আগষ্টলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বাজেট 23 জুলাইত সদনত দাখিল কৰা হ'ব। এই হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যত পৰিকল্পনাৰ নীতি হ'ব বুলি প্ৰকাশ কৰিছিল। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন অহা 22 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গোলাপ চন্দ কাটাৰীয়াই কালি এখন অধিসূচনাযোগে শৰৎকালীন অধিৱেশন 22 আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনৰ পৰা 9:30 বজাৰ পৰা অধিৱেশনৰ কাম কাজ আৰম্ভ হ'ব। জাপান ইণ্টাৰনেশ্যনেল কোঅপাৰেচন এজেন্সী চমুকৈ জাপানৰ এটা প্ৰতিনিধি দলে আজি বৰপেটা জিলাৰ কলকাচোৱা ৰাজচক্ৰৰ কৰাৰপুৰত বেকী নদীৰ খহনীয়া পৰিদৰ্শন কৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তত্বাৱধানত আৰু জাইকাৰ প্ৰতিনিধি বিশেষজ্ঞ প্ৰণৱ টাকাস্কীৰ নেতৃত্বত অঞ্চলটোত উপস্থিত হোৱা দলটোৱে খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰি থকা ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰে। উল্লেখযোগ্য যে বেকী নদীৰ খহনীয়াৰ ফলত বঙাইগাঁও জিলাৰ পুলিঙৰ পৰা কামৰূপৰ আমিনগাঁও সংযোগী ঘাইপথৰ ক্ষতিসাধন হোৱাৰ লগতে তাৰোপৰি পাঁচপুৰ মাজ অংশলৈকে খহনীয়া হোৱা পৰিলক্ষিত হৈছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্যখণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃদুগ্ধ পান কৰাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইপিনে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। একেদৰে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰো লক্ষ্য লোৱা হৈছে। 3 মাহজোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।
पता नहीं जांच में कुछ हो भी रहा है या नहीं, अब पूरी जानकारी मिलेगी।
क्या मोबाइल में जो फोटो है उसे सबूत मानेंगे? वो
माना जाएगा दोस्त।
छोड़ो कल की बात, कल की बात पुरानी, नए कानून लिखेंगे नए भारत की कहानी। ये नहीं आजादी, ये नहीं आजादी,
ये सुधारवादी है, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय। पीड़ित को ये देते हैं कई नए अधिकार, अपराधों के लिए हैं इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी।
नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत अपनी कानूनी।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণ বৰাৰ পৰা। চিৰাং জিলাৰ চিডলি কাচিকুট্টা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এটা মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিটিচিৰ শিক্ষা বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা এই কেন্দ্ৰটো বড়ো সমাজৰ হকে কাম কৰি অহা সাংবাদিক সমাজকৰ্মী প্ৰয়াত চিনু বসুমতাৰীৰ সোঁৱৰণত নামকৰণ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিদ্যালয় মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ হিচাপে চিহ্নিত হোৱা এই কেন্দ্ৰটো বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে উদ্বোধন কৰে। ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ অধ্যক্ষ নিৰূপম চাকমাৰ নেতৃত্বত অহা বিশেষ সজাতি দলে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত জিলাখনত অনুসূচিত জনজাতিৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আঁচনিসমূহৰ পৰ্যালোচনা কৰা হয়। জিলাখনলৈ প্ৰথমবাৰৰ বাবে অহা আয়োগৰ অধ্যক্ষগৰাকীয়ে শিক্ষা, সমাজ কল্যাণ, কৃষি আদি বিভাগৰ পৰা অনুসূচিত জনজাতিৰ লোকৰ বাবে জলপানী, চাকৰি সংৰক্ষণ আদি বিষয়সমূহৰ পৰ্যালোচনা কৰে।
অধ্যক্ষগৰাকীয়ে জিলাখনত বসবাস কৰা জনজাতি লোকসকলে প্ৰাপ্য অধিকাৰসমূহ সঠিকভাৱে লাভ কৰিছেনে নাই সেই সম্পৰ্কতো বুজ লয়। কৰিমগঞ্জৰ জিলা আয়ুক্ত কাৰ্যালয়ত আজি অসম বিধানসভাৰ ব্যয় সমিতিৰ এটা প্ৰতিনিধি দলে জিলা আয়ুক্ত মৃদুল যাদৱকে ধৰি বিভাগসমূহৰ মুৰববীসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত বিধানসভাৰ প্ৰতিনিধি দলটোক জিলাখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে অৱগত কৰোৱা হয়। মৰিগাঁও জিলাৰ সদৰত সমাগত 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে অৰ্ধসামৰিক বাহিনীৰ প্ৰতিনিধি, বেংক, সামাজিক দল সংগঠন আৰু একাংশ স্থানীয় ব্যক্তি এই বৈঠকত উপস্থিত থাকে। স্বাধীনতা দিৱস সুচাৰুৰূপে উদযাপন কৰাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন বিভাগক আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হয়। অহা সপ্তাহৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা সংশোধনী আইনকে ধৰি 6খন বিধেয়ক উত্থাপন কৰিব। বিত্ত বিধেয়কৰ উপৰি চৰকাৰে অসামৰিক পৰিবহন খণ্ডত ব্যৱসায়ৰ সুচলতাৰ উদ্দেশ্যে 1934 বিমান আইনৰ সলনি ভাৰতীয় বায়ুযান বিধেয়ক 2024 উত্থাপন কৰাৰ বাবে তালিকাভুক্ত কৰিছে। লোকসভাৰ সচিবালয়ে জাৰি কৰা সংসদীয় বুলেটিনত কালি সন্ধিয়া তালিকাভুক্ত বিধেয়ককেইখনৰ বিষয়ে প্ৰকাশ কৰা হৈছে। এই বৰ্ষাকালীন অধিৱেশন 22 জুলাইত আৰম্ভ হ'ব আৰু 12 আগষ্টত সামৰণি পৰিব। 23 জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024-25 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 28 জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰৱৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে সমাজৰ সংস্কাৰৰ লক্ষ্যৰে ভালেসংখ্যক যুৱক যুৱতীয়ে সমূহীয়া প্ৰচেষ্টাত আলোকপাত কৰা দেখা পাই তেওঁ সুখী হৈছে। শ্ৰীমোদীয়ে জনসাধাৰণক মাই গভ নমো এপযোগে দিহা পৰামৰ্শ আগবঢ়াবলৈ আহান জনাইছে। তেওঁ লগতে 1800117800 নম্বৰত ফোন কৰি বাৰ্তা বাণীবদ্ধ কৰিবলৈও জনসাধাৰণৰ প্ৰতি আহান জনাইছে। বাংলাদেশত সংৰক্ষণ বিৰোধীৰ প্ৰতিবাদত নিহত লোকৰ সংখ্যা 39লৈ বৃদ্ধি পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবী জনাই বিদ্যাৰ্থীসকলে সাব্যস্ত কৰা প্ৰতিবাদে দেশখনত হিংসাম্মক ৰূপ ধাৰণ কৰিছে। দেশখনত চলি থকা অশান্ত পৰিস্থিতিৰ বাবে টেলিভিছন নিউজ চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰা হৈছে, দূৰসংযোগ ব্যৱস্থা ব্যাহত হৈছে আৰু কেইবাখনো বাতৰি কাকতৰ ৱেবছাইট আৰু ছচিয়েল মিডিয়া একাউণ্ট নিষ্ক্ৰিয় কৰা হৈছে। প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মোবাইল ইণ্টাৰনেট সেৱাও সাময়িকভাৱে বন্ধ ৰখা হৈছে। দেশখনৰ আইনমন্ত্ৰী আনিছ সিনহাকে কৈছে যে চৰকাৰ প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰিবলৈ ইচ্ছুক। ঢাকাত থকা ভাৰতীয় উচ্চায়োগে ইয়াৰ নাগৰিকসকলক স্থানীয় ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আৰু প্ৰয়োজন নহলে বাসগৃহৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ পৰামৰ্শ আগবঢ়াইছে। বিদেশ মন্ত্ৰালয়ে সামাজিক মাধ্যমযোগে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিকসকলক ঢাকাত থকা উচ্চায়োগে জাৰি কৰা পৰামৰ্শৱলী মানি চলিবলৈ অনুৰোধ জনাইছে। মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতা আজি শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হৈছে। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰংগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত নেপালে ইউএইক 6 উইকেটত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ এখন খেলত খন্তেক সময়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত ভাৰতক পাকিস্তান, নেপাল আৰু ইউএইৰ সৈতে গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে আয়োজক দেশ শ্ৰীলংকা, বাংলাদেশ, থাইলেণ্ড আৰু মালয়েছিয়াক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োটা গ্ৰুপৰ শীৰ্ষৰ দল দুটাৰ মাজত 26 জুলাইত ছেমি ফাইনেল অনুষ্ঠিত হ'ব। আনহাতে ফাইনেল খেলখন 28 জুলাইত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ভাৰত 2018 চনৰ বাহিৰে প্ৰতিযোগিতাৰ আটাইকেইটা সংস্কৰণতে জয়ী হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন 2.0 এপ মুকলি। এই কাৰ্যসূচীৰ জৰিয়তে 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। চলিত বছৰৰ ছেপ্টেম্বৰত ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে বুলি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ প্ৰকাশ। চিৰাং জিলাৰ ছিডলী কাটিকুট্টা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিদ্যালয় মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ মুকলি। আৰু মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলত ইউএইৰ বিৰুদ্ধে নেপালৰ 6 উইকেটত জয়লাভ। আনখন খেলত ভাৰত আৰু পাকিস্তান মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।